আদিপুস্তক 13 অধ্যায়। অব্ৰামৰ কনানলৈ প্ৰত্যাৱৰ্তন। তেতিয়া অব্ৰামে তেওঁ ভাইজ্যা আৰু তেওঁলোকৰ সকলো বয়বস্তুৰে সৈতে মিছৰ দেশ এৰি নেগেভলৈ গ'ল। সেই সময়ত লোটো তেওঁলোকৰ লগত আছিল। এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল। পাছত তেওঁ নেগেভৰ পৰা যাত্ৰা কৰি বৈতেল পৰ্যন্ত গ'ল। এই বৈতেল আৰু অয় নগৰৰ মধ্যৱৰ্তী স্থানতে পূৰ্বতে তেওঁ তম্বু আছিল। এই ঠাইতে তেওঁ আগেৰে নিৰ্মাণ কৰা যজ্ঞ বেদীটো আছিল আৰু তাত তেওঁ যিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল। অব্ৰাম আৰু লোট বেলেগ হোৱা। অব্ৰামৰ যাত্ৰাত একেলগে থকা যি লোট, তেওঁ নিজৰো বহুত মেৰ চাক, পশুৰ জাক আৰু তম্বু আছিল। অব্ৰাম আৰু লোটৰ উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাইত যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা সম্পত্তি বহুত বেছি আছিল। তাৰ উপৰিও অব্ৰাম আৰু লোটৰ পশুৰক্ষীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানিয়া আৰু পৰিজীয়া সকলো সেই ঠাইত বাস কৰিছিল। তেতিয়া অব্ৰামে লোটক ক'লে, চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে মোৰে তোমাৰে মাজত, মোৰ পশুৰক্ষীয়া আৰু তোমাৰ পশুৰক্ষীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহ'ব। গোটেই দেশখনেই জানো তোমাৰ আগত নাই, সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত। তুমি বাওঁহাতে গ'লে মই সোঁহাতে যাম, নাইবা তুমি সোঁহাতে গ'লে মই বাওঁহাতে যাম। তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে জৰ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্ৰচুৰ পানী আছে। সেই ঠাইখিনি জিহুৱাৰ বাগিচাৰ নিচিনা আৰু মিছৰ দেশৰ নিচিনা। জিহুৱাই চদুম আৰু ঘমোৰাৰ নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল। তেতিয়া লোটে জৰ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাছি লৈ পূবফাললৈ যাত্ৰা কৰিলে। এইদৰে তেওঁলোক এজন আনজনৰ কাষৰ পৰা বেলেগ হৈ গ'ল। অব্ৰামে কনান দেশত আৰু লোটে সেই সমভূমি নগৰবোৰত বাস কৰিবলৈ ধৰিলে। লোটে চদুমৰ ওচৰত তম্বু তৰিলে। চদুমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহুৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল। অব্ৰাম হিব্ৰুনলৈ যোৱা। অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত জিহুৱাই অব্ৰামক ক'লে, তুমি যি ঠাইত থিয় হৈ আছা তাৰ পৰা উত্তৰ দক্ষিণ আৰু পূব পশ্চিমলৈ এবাৰ চোৱা। যি সকলো ঠাই তুমি দেখিছা তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম। মই তোমাৰ বংশৰ লোকসকলক পৃথিৱীৰ ধূলি নিচিনা অসংখ্য কৰিম। কোনেও যদি পৃথিৱীৰ ধূলি গণিব পাৰে তেন্তে তোমাৰ বংশকো গণিব পাৰিব। উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা, কিয়নো মই তোমাক এই দেশখনকে দিম। তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল'লে আৰু হিব্ৰুন এলেকালৈ আহি মম্মীৰ উক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁৰ জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞ বেদী নিৰ্মাণ কৰিলে।